এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইতিমধ্যে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ লগতে নিৰ্বাচনী দায়িত্ব থকা নিৰাপত্তাৰক্ষীসকল EVMসহ কৰ্তব্যস্থানত উপস্থিত হৈছে। এইবাৰৰ নিৰ্বাচনত 59গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত এইবাৰ 2,50,00,000 ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনৰ 31,386টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কেইবাশ কোম্পানী নিয়োগ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথিপত্ৰসহ ভোটকেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
আপোনালোক সকলোৱে জ্ঞাত যে 9 এপ্ৰিল 2026 অসমৰ বিধানসভা নিৰ্বাচনত ভোট গ্ৰহণৰ দিন। আপোনাৰ ভোট আপোনাৰ অধিকাৰ, সেয়েহে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু এগৰাকী সু নাগৰিক দায়িত্ব পালন কৰক। নিজৰ লগতে আনকো ভোটদান কৰি মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহ যোগাওক। ভোট দিবলৈ যাওঁতে সকলোৱে নীতি নিয়ম মানি চলক। ভোট গ্ৰহণকাৰী বিষয়াসকলৰ লগত সহযোগ কৰক আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰক।
এইবাৰৰ অসম বিধানসভা নিৰ্বাচনত 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 663জন পুৰুষ আৰু 59গৰাকী মহিলা প্ৰাৰ্থী। ৰাজ্যৰ 78টা বিধানসভা সমষ্টিত কোনো মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই। বিজেপিয়ে 6গৰাকী, কংগ্ৰেছে 13গৰাকী, এছ ইউ চি আইয়ে 12গৰাকী, অসম গণ পৰিষদে 1গৰাকী, আম আদমী পাৰ্টীয়ে 3গৰাকী, অসম জাতীয় পৰিষদে 1গৰাকী, ৰাইজৰ দলে 1গৰাকী, CPIML এগৰাকী, ঝাৰখণ্ড মুক্তি মৰ্চা এগৰাকী আৰু তৃণমূল কংগ্ৰেছ দলে 2গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে। ইপিনে এইবাৰৰ নিৰ্বাচনত 40 বছৰ বয়সৰ অনূৰ্ধ 8গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 18-19 বছৰ বয়সৰ 6,42,314গৰাকী ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলগীয়া এইবাৰৰ নিৰ্বাচনত এই নৱপ্ৰজন্মৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে 3চুকীয়াত 38 বছৰীয়া ডেভিড টি ফুকন, চামগুৰিত 27 বছৰীয়া তানজিল হুছেইন আৰু আলগাপুৰৰ কাটলিচেৰাত 34বছৰীয়া জুবেইল আনন্দ মজুমদাৰক প্ৰাৰ্থিত্ব দিছে। বিজেপিয়ে হাফলঙত 37বছৰীয়া ৰূপালী লাংথাছা আৰু পশ্চিম গোৱালপাৰাত 30বছৰীয়া পবিত্ৰ ৰাভাক প্ৰাৰ্থিত্ব দিছে। ৰাইজৰ দলে মৰিয়নী সমষ্টিত 34বছৰীয়া ডঃ জ্ঞানশ্ৰী বৰাক আৰু মাৰ্ঘেৰিটা সমষ্টিত 30বছৰীয়া ৰাহুল ছেত্ৰীক প্ৰাৰ্থিত্ব দিছে। অসম জাতীয় পৰিষদ দলে মধ্য গুৱাহাটী সমষ্টিত 27বছৰীয়া কুংকী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত 2,05,085গৰাকী বিশেষভাৱে সক্ষম আৰু 2,466গৰাকী শতায়ু গৰকা ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, MGNREGA জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰপত্ৰ ইত্যাদি। ভোটদাতাগৰাকীৰ পৰিচয় সম্পৰ্কে নিশ্চিত তথ্য থাকিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অব্যাহত আছে। আজি ধাৰা আৰোপৰ বাবে অভিযুক্ত পক্ষৰ যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়া সমাপ্ত হয়। অভিযুক্তৰ বিচাৰধাৰা সন্দৰ্ভত শুনানি গ্ৰহণৰ পাছতে জুবিন গাৰ্গৰ হৈ নিয়োগ কৰা বিশেষ লোক অধিবক্তাই অভিযুক্তসকলৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ লগে লগে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সম্পৰ্কীয় শুনানিৰ অন্ত পৰে। বহাগ বিহুৰ পাছত গোচৰীয়া পক্ষৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক জয়ৰ বাবে 211 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। গুজৰাটে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শুভমান গিলে সৰ্বাধিক 70 আৰু জছ বাটলাৰে 52 ৰাণ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।